এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল 77 সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাক সন্ধিয়া আজি 7 বজাত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ দেশবাসীক উদ্দেশি ভাষণ, অসমৰ 3গৰাকী বিশিষ্ট ব্যক্তিলৈ চলিত বছৰৰ পদ্ম সন্মান, অসমৰ 200 বছৰীয়া চাহ উদ্যোগৰ অনন্য অৱদানৰ স্বীকৃতিস্বৰূপে মুখ্যমন্ত্ৰীৰ এটিকলি দুটিপাত আঁচনিৰ শুভাৰম্ভ আৰু ধেমাজিত অনুষ্ঠিত সন্তোষ ট্ৰফীৰ ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ মূল ৰাউণ্ডৰ অসম আৰু উত্তৰাখণ্ডৰ মাজৰ খেল 1-1 গ'লত অমীমাংসিত। 77 সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাক সন্ধ্যাত আজি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশবাসীক উদ্দেশি ভাষণ দিব। সন্ধিয়া 7 বজাৰ পৰা এই ভাষণ আকাশবাণীৰ সকলো নেটৱৰ্ক আৰু দূৰদৰ্শনৰ সকলো চেনেলযোগে সম্প্ৰচাৰ কৰা হ'ব। দূৰদৰ্শনত হিন্দী আৰু ইংৰাজীত এই ভাষণ প্ৰচাৰৰ পাছতে আঞ্চলিক ভাষাতো এই ভাষণ প্ৰচাৰ কৰা হ'ব। ৰাষ্ট্ৰপতিৰ ভাষণৰ অসমীয়া ভাষান্তৰ আকাশবাণী গুৱাহাটীয়ে নিশা 9:30 বজাত প্ৰচাৰ কৰিব। সমগ্ৰ দেশতে কাইলৈ 77 সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে নতুন দিল্লীৰ কৰ্তব্য পথত গণৰাজ্য দিৱসৰ পতাকা উৰুৱাব। ইয়াৰ পাছতে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন আৰু 21 জাই টোপধ্বনিৰে সম্ভাষণ জনোৱা হ'ব। গণৰাজ্য দিৱস উপলক্ষে কৰ্তব্য পথত হ'বলগীয়া পেৰেডত সমাজৰ বিভিন্ন খণ্ডৰ 10,000 বিশেষ অতিথি উপস্থিত থাকিব। এইবাৰৰ দিৱসৰ কাৰ্যসূচীত ইউৰোপীয় আয়োগৰ অধ্যক্ষ উৰ্চুলা ভন ডেৰ লিয়েন বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব। এইবাৰৰ পেৰেডত অসমৰ ধুবুৰীৰ আচাৰিকাণ্ডীৰ বিখ্যাত পোৰামাটিৰ শিল্প প্ৰতীকপদ হিচাপে প্ৰদৰ্শন কৰা হ'ব। ভৌগোলিক সূচ্যাংকৰ স্বীকৃতি লাভ কৰা এই শিল্প এইবাৰৰ পেৰেডত দেশবাসীৰ সন্মুখত উজলি উঠিব। ৰাজ্যৰ প্ৰতিখন জিলাতে গণৰাজ্য দিৱসৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। গণৰাজ্য দিৱসৰ প্ৰাক্ষণত জনসাধাৰণৰ সুৰক্ষা আৰু নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে স্পৰ্শকাতৰ স্থানসমূহকে ধৰি বিভিন্ন নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। গুৱাহাটীৰ খানাপাৰাত থকা অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত গণৰাজ্য দিৱসৰ কাৰ্যসূচী উদযাপন কৰা হ'ব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পুৱা 9 বজাত গণৰাজ্য দিৱসৰ পতাকা উৰুৱাব। ইতিমধ্যে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত 24টা দলে কুচকাৱাজৰ অনুশীলন অব্যাহত ৰাখিছে। এইবেলি মিজোৰাম আৰক্ষীৰ এটা দলেও কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কথা। ডিব্ৰুগড় জিলাতো গণৰাজ্য দিৱসৰ বাবে প্ৰস্তুতি চলাই থকা হৈছে। জিলাখনৰ খনিকৰ খেলপথাৰত হ'বলগীয়া গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পতাকা উৰুৱাব। গণৰাজ্য দিৱস উপলক্ষে জিলাখনত আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। গোলাঘাট জিলাত গণৰাজ্য দিৱস উপলক্ষে সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰি তোলা হৈছে। জিলাখনৰ কেতবোৰ স্পৰ্শকাতৰ এলেকাক আজিৰে পৰা কাইলৈ পৰ্যন্ত অস্থায়ী ৰেড জ'ন হিচাপে ঘোষণা কৰা হৈছে। এই সময়ছোৱাত নিৰ্দিষ্ট অঞ্চলসমূহৰ ওপৰেৰে ড্ৰোন নাইবা মানৱবিহীন উৰণযন্ত্ৰ ব্যৱহাৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে। নিৰ্দেশ অমান্য কৰিলে আইন অনুসৰি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও কোৱা হৈছে। শ্ৰীভূমি জিলাতো কাইলৈ গণৰাজ্য দিৱস উদযাপন কৰা হ'ব। এই উপলক্ষে কুচকাৱাজৰ অনুশীলন সম্পূৰ্ণ হৈছে। কাইলৈ দিৱসৰ পেৰেডত বিভিন্ন বিভাগৰ প্ৰতীকপট, বিহু, মণিপুৰী, ঝুমুৰ নৃত্যকে ধৰি বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী থাকিব। কাছাৰ জিলাৰ শিলচৰতো গণৰাজ্য দিৱস উদযাপন কৰা হ'ব। দিৱসৰ প্ৰাক্ষণত আজি ৰাষ্ট্ৰীয় চেতনা, নাগৰিক অংশগ্ৰহণ আৰু একতা শক্তিশালী কৰাৰ লক্ষ্যৰে তথা ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ 150 বছৰীয়া জয়ন্তী উপলক্ষে মটৰচাইকেল সমদল উলিওৱা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত দুলিয়াজান বিধানসভা সমষ্টিৰ 18,323গৰাকী আত্মসহায়ক গোটৰ মহিলাক 10,000 টকাকৈ চেকযোগে বিতৰণ কৰে। লোকসভাত অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই আঁচনিয়ে মহিলা সবলীকৰণৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিছে বুলি উল্লেখ কৰে। প্ৰতিগৰাকী মহিলা আত্মনিৰ্ভৰশীল হৈ সমাজ তথা দেশৰ বাবে সেৱা আগবঢ়াবলৈ সমৰ্থ হৈছে বুলিও তেওঁ মন্তব্য কৰে।
70-80 লাখ মহিলা উপকৃত হৈছে আৰু আমাৰ মহিলাসকলে এই টকাৰ সদব্যৱহাৰো কৰিছে। আমি যেতিয়া মহিলা উদ্যমিতা আঁচনি প্ৰথম আলোচনা কৰিছিলো তেতিয়া আমাৰ চৰকাৰৰ বিষয়াসকলে মনত এটা ধাৰণা লৈছিলে যে এই 10,000 টকা পানীত পৰিব। তাৰমানে চৰকাৰে 10,000 টকা দিব, কোনোবাই মোবাইল কিনিব, কোনোবাই কাপোৰ কিনিব আৰু এই টকাটোৰ সদব্যৱহাৰ নহব। তেতিয়া মই তেওঁলোকক কৈছিলো যে মই নিজে গোটেই কেইখন মিটিঙত যাব চেষ্টা কৰিম আৰু আই মাতৃসকলক আমি আঁচনিখন বুজাই দিম যে কেনেকৈ এই আঁচনিখনৰ জৰিয়তে ভৱিষ্যতেও আমি উপকৃত হ'ব পাৰিম।
এই অনুষ্ঠানত বিধায়ক তেৰাজৱালা, তৰংগ গগৈৰ লগতে ডিব্ৰুগড় জিলা প্ৰশাসনৰ বিষয়ববীয়াসকলকে ধৰি ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। অসমৰ তিনিগৰাকী বিশিষ্ট ব্যক্তিলৈ চলিত বছৰৰ পদ্ম সন্মান আগবঢ়োৱা হৈছে। কাৰ্বি লোকসংগীতৰ বিশিষ্ট শিল্পী পখিলা লেখথেপিলৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। চাৰি দশকৰো অধিক কাল কাৰ্বি লোক সংগীতৰ চৰ্চা কৰি অহা লোকশিল্পীগৰাকীয়ে 300+ গীতত কণ্ঠদান কৰিছে। ৰাজ্যৰ যশস্বী কলা নিৰ্দেশক নুৰুদ্দিন আহমেদলৈও চলিত বছৰৰ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। বিভিন্ন চলচ্চিত্ৰ আৰু নাটৰ লগতে কলা নিৰ্দেশনাৰ ক্ষেত্ৰখনলৈ উৎকৃষ্ট বৰঙণি যোগাই অহা আহমেদে 2017 চনত সংগীত নাটক একাডেমী বঁটা লাভ কৰে। শেহতীয়াকৈ বটদ্ৰৱ প্ৰকল্পৰ সৌন্দৰ্য বৰ্ধন আৰু মূৰ্তি নিৰ্মাণ কাৰ্যতো তেওঁ জড়িত আছিল। অসম সাহিত্য সভাই তেওঁক কলাৰত্ন সন্মানেৰেও সন্মানিত কৰিছিল। ৰাজ্যৰ এৰী আৰু ৰেচম বিশেষজ্ঞ যোগেশ দেউৰীলৈও পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। বিশিষ্ট এৰী বিশেষজ্ঞ আৰু ৰাজ্য চৰকাৰৰ ৰেচম বিভাগৰ সহকাৰী সঞ্চালক যোগেশ দেউৰীক 2023 চনত অসম গৌৰৱ বঁটাৰে সন্মানিত কৰা হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্যোগ আৰু ষ্টাৰ্টআপৰ সৈতে জড়িত যুৱক যুৱতীসকলক গুণগত মান বৃদ্ধিত গুৰুত্ব দিবলৈ আহ্বান জনাইছে। আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰি প্ৰধানমন্ত্ৰীয়ে এই আহান জনায়। এয়া আছিল অনুষ্ঠানটোৰ 130 সংখ্যক খণ্ড। মন কী বাতত প্ৰধানমন্ত্ৰীয়ে স্বচ্ছ ভাৰত অভিযানৰ কথা উল্লেখ কৰি অসমৰ নগাঁৱৰ কেইগৰাকীমান ব্যক্তিয়ে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি গ্ৰহণ কৰা পদক্ষেপক বিশেষভাৱে উল্লেখ কৰে। এই লোকসকলে নগাঁও চহৰৰ অলিয়ে গলিয়ে গোট খাই থকা বহু আৱৰ্জনা পৰিষ্কাৰ কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে প্ৰশংসা কৰে।
असम के नागांव में वहां की पुरानी गलियों से लोग भावनात्मक रूप से जुड़े हैं। यहां कुछ लोगों ने अपनी गलियों को मिलकर साफ करने का संकल्प लिया। धीरे धीरे उनके साथ और लोग जुड़ते गए। इस तरह एक ऐसी टीम तैयार हो गई जिसने गलियों से बहुत सारा कचरा हटा दिया।
অসমৰ 200 বছৰীয়া চাহ উদ্যোগৰ অনন্য অৱদানৰ স্বীকৃতিস্বৰূপে আজি মুখ্যমন্ত্ৰীৰ এটিকলি দুটিপাত আঁচনিৰ শুভাৰম্ভ কৰা হয়। তিনিচুকীয়া জিলাৰ ডুমডুমাত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। আঁচনিখন মুকলি কৰাৰ পূৰ্বে এই অনুষ্ঠানতে দিনৰ 11 বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠানটি সম্প্ৰচাৰৰ ব্যৱস্থা কৰা হয়। এটিকলি দুটিপাত আঁচনিৰ অধীনত ৰাজ্যৰ 836খন চাহ বাগিচাৰ 6 লাখৰো অধিক শ্ৰমিক আৰু কৰ্মচাৰীক 5,000 টকাকৈ এককালীন সাহায্য প্ৰদান কৰা হয়। ৰাজ্যৰ প্ৰতিখন জিলাতে আয়োজিত বিশেষ কাৰ্যসূচীত মন্ত্ৰী তথা বিধায়কসকলে এই আঁচনিৰ অধীনত আৰ্থিক সাহায্য বিতৰণ কৰে। ডিব্ৰুগড় বিধানসভা সমষ্টিৰ অন্তৰ্গত গ্ৰীণউড চাহ বাগিচাত এই আঁচনিৰ অধীনত 2,051গৰাকী চাহ শ্ৰমিকৰ তথা কৰ্মচাৰীৰ মাজত চেক বিতৰণ কৰা হয়। মন্ত্ৰী প্ৰশান্ত ফুকনে চেকসমূহ বিতৰণ কৰি এই আঁচনিৰ জৰিয়তে চাহ শ্ৰমিকসকল যথেষ্ট উপকৃত হ'ব আৰু কৰ্ম সম্পাদনৰ প্ৰতি উৎসাহিত হ'ব বুলি উল্লেখ কৰে। ধেমাজিত অনুষ্ঠিত 79 সংখ্যক সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ মূল ৰাউণ্ডৰ অসম আৰু উত্তৰাখণ্ডৰ মাজৰ গ্ৰুপ এৰ খেলখন 1-1 গলত অমীমাংসিত হৈ ৰয়। এই খেলৰ পাছত অসম দলে গ্ৰুপত 4 পইণ্টেৰে চতুৰ্থ স্থানত আছে। ঢকুৱাখানাৰ বিষ্ণুৰা খেলপথাৰত হোৱা আন এখন খেলত তামিলনাডু দলে নাগালেণ্ডক 3-0 গলৰ ব্যৱধানত পৰাস্ত কৰে। আন এখন খেলত পশ্চিমবংগ দলে ৰাজস্থান দলক 1-0 গলৰ ব্যৱধানত পৰাস্ত কৰি গ্ৰুপ এৰ শীৰ্ষস্থানত উপনীত হ'বলৈ সমৰ্থ হয়। কাইলৈ গণৰাজ্য দিৱসৰ বাবে কোনো খেল অনুষ্ঠিত নহয় বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে। সাতসত্তৰ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাকসন্ধিয়া আজি 7 বজাত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ দেশবাসীক উদ্দেশি ভাষণ, অসমৰ তিনিগৰাকী বিশিষ্ট ব্যক্তিলৈ চলিত বছৰৰ পদ্ম সন্মান, অসমৰ 200 বছৰীয়া চাহ উদ্যোগৰ অনন্য অৱদানৰ স্বীকৃতিস্বৰূপে মুখ্যমন্ত্ৰীৰ এটিকলি দুটিপাত আঁচনিৰ শুভাৰম্ভ আৰু ধেমাজিত অনুষ্ঠিত সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ মূল ৰাউণ্ডৰ অসম আৰু উত্তৰাখণ্ডৰ মাজৰ খেল 1-1 গলত অমীমাংসিত। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল।